এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, চলিত বছৰৰ ভিতৰতে কোকৰাঝাৰত অসমৰ সৰ্ববৃহৎ ফুটবল ষ্টেডিয়াম নিৰ্মাণৰ কাম আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। আলফা স্বাধীনে ৰাজ্যৰ জনসাধাৰণৰ জীৱনৰ প্ৰতি ভাবুকি আহিব পৰা কোনো কাম নকৰে বুলি মুখ্যমন্ত্ৰীৰ আশা প্ৰকাশ। প্ৰাথমিক পৰ্যায়ত সকলো বিদ্যালয়তে মাতৃভাষা বাধ্যতামূলক কৰাৰ বাবে CBSEৰ নিৰ্দেশনা। গেলেফু চহৰত নিৰ্মাণ হৈ থকা মাইণ্ডফুলনেছ চিটি প্ৰকল্পত গৌৰীপুৰৰ পোৰামাটিৰ শিল্পক স্থান দিয়া হ'ব বুলি ভূটানৰ কনচুল জেনেৰেলৰ মন্তব্য। আৰু 20 বছৰ অনূৰ্ধ মহিলা ফুটবল প্ৰতিযোগিতাত আজি ভাৰত উজবেকিস্তানৰ মুখামুখি। চলিত বছৰৰ ভিতৰতে কোকৰাঝাৰত 125 কোটি টকা ব্যয়েৰে অসমৰ সৰ্ববৃহৎ এখন ফুটবল ষ্টেডিয়ামৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব। কোকৰাঝাৰৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ খেলপথাৰত অনুষ্ঠিত CEM কাপ ফুটবল প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে কোকৰাঝাৰত এতিয়া বোমা বাৰুদৰ সলনি আনন্দ, ক্ৰীড়া আৰু শিক্ষাৰ পৰিৱেশ সৃষ্টি হৈছে। কোকৰাঝাৰ ক্ৰীড়া ৰাজধানীলৈ পৰিণত হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও মন কী বাতৰ শেহতীয়া খণ্ডত CEM কাপ ফুটবল প্ৰতিযোগিতাৰ কথা উল্লেখ কৰিছে। কোকৰাঝাৰৰ লগতে ওদালগুৰি, চিৰাং, তামোলপুৰ আৰু বাক্সাতো ফুটবল ষ্টেডিয়াম নিৰ্মাণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ইপিনে ৰাজ্য চৰকাৰে 2000 গৰাকী খেলুৱৈক প্ৰশিক্ষণ প্ৰদানৰ আৱাসিক সুবিধা সৃষ্টিৰ বাবে ব্যৱস্থা লৈছে। গুৱাহাটীৰ উপৰি কোকৰাঝাৰ, শিলচৰ, ডিব্ৰুগড়, তেজপুৰ, যোৰহাট আদি স্থানত এনে আৱাসিক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি কোকৰাঝাৰত উচ্চ মানসম্পন্ন ক্ৰীড়া প্ৰশিক্ষণ আৰু পুনৰ্বাসন কেন্দ্ৰ মুকলি কৰি এই বিষয়ে প্ৰকাশ কৰে। অভিনৱ ফিউচাৰিষ্টিক প্ৰাইভেট লিমিটেড, অইল ইণ্ডিয়া লিমিটেড আৰু নুমলীগড় শোধনাগাৰ লিমিটেডৰ যৌথ সহযোগিতাৰে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে স্থাপন কৰা এই কেন্দ্ৰত খেলুৱৈসকলৰ বিজ্ঞানসন্মত সমীক্ষা, ফিজিঅ'থেৰাপী, পুনৰ্বাসনৰ সুবিধা, খেলুৱৈসকলৰ মানসিক আৰু শাৰীৰিক উত্তৰণ তথা প্ৰশিক্ষণৰ সুবিধা থাকিব বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে। ডঃ শৰ্মাই কয় যে ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহত ৰোগীৰ সুবিধাৰ্থে এনে পুনৰ্বাসন কেন্দ্ৰ স্থাপনৰ বাবে অভিনৱ ফিউচাৰিষ্টিক প্ৰাইভেট লিমিটেডৰ সৈতে আলোচনা চলি আছে। তেওঁ লগতে অসমত 3টাকৈ উচ্চ মানসম্পন্ন ক্ৰীড়া প্ৰশিক্ষণ আৰু পুনৰ্বাসন কেন্দ্ৰ স্থাপনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ অংশীদাৰ হোৱা অলিম্পিক পদক বিজয়ী অভিনৱ বিন্দ্ৰাক ধন্যবাদ জ্ঞাপন কৰে।
অসম চৰকাৰে এটা কামত আগবাঢ়িছো যে খেল মহাৰণ আৰু বাকী ফালৰ পৰা আমি যিমান টেলেণ্ট দেখা পাম সেই টেলেণ্টৰ বাবে আমি 2000 ৰেচিডেঞ্চিয়েল কেপাচিটি কৰিব খুজিছো, যাতে তেওঁলোকক আমি ফাৰ্ডাৰ ট্ৰেইন কৰিব পাৰো, গ্ৰুম কৰিব পাৰো আৰু তেওঁলোকক ফাৰ্ডাৰ এক্সপজাৰ দিব পাৰো। মই বিচাৰো যে গুৱাহাটীত এতিয়া আমাৰ অলমষ্ট 500 ৰেচিডেঞ্চিয়েল আমি হোষ্টেল নিৰ্মাণৰ কামত আগবাঢ়িছো, বাকী স্পৰ্টছ চেণ্টাৰ বিলাকতো কোকৰাঝাৰ, শিলচৰ, ডিব্ৰুগড়, যোৰহাট, তেজপুৰ ইয়াতো আমি ৰেচিডেঞ্চিয়েল হোষ্টেল বনাব লাগিব, যাতে লৰা ছোৱালীক আমি যিখিনি টেলেণ্ট পাওঁ, যোৱা 2টা বছৰ আমি খেল মহাৰণত যিমান টেলেণ্ট পালো আমি তেওঁলোকক হায়াৰ লেভেলত লৈ যাব পৰা নাই বিকজ অব লেক অফ ফেচিলিটি। সেইকাৰণে আমাৰ এটা খুব আমি কনচেনট্ৰেট কৰিব খুজিছো এইবাৰ টু ক্ৰিয়েট ফেচিলিটি কোচ এণ্ড ফাৰ্ডাৰ ট্ৰেইনিং।
ম্যানমাৰত আলফা স্বাধীনৰ শিবিৰত হোৱা আক্ৰমণত অসম আৰক্ষী আৰু ৰাজ্য চৰকাৰ কোনো প্ৰকাৰে জড়িত নহয় আৰু সংগঠনটোৱে ৰাজ্যখনৰ জনসাধাৰণৰ কোনো ক্ষতি নকৰে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তেওঁ কয় যে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা এই আক্ৰমণ সন্দৰ্ভত জানিব বিচাৰিছিল যদিও কেন্দ্ৰীয় চৰকাৰে এই ঘটনাত জড়িত নহয় বুলি স্পষ্ট কৰি দিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত সংগঠনটোৱে ৰাজ্যখনৰ জনসাধাৰণৰ জীৱনৰ প্ৰতি ভাবুকি আহিব পৰা কোনো কাম নকৰে বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।
পৰেশ বৰুৱাই যিখিনি কৈ আছে সেইখিনিক আপুনি মই যেনেকে টিভিত শুনিছো তেনেকুৱাই, আৰু আমি যেতিয়া কণ্টেক্ট কৰিছিলো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক দে হেভ অলছো সেড দেট দে হেভ ন' ইনফৰমেশ্যন। বম মাৰিলেতো অসমৰে মাটি যাব, অসমৰে স্কুল যাব, অসমৰে ৰাস্তা হব, তেওঁলোকেতো অসমৰ ভালৰ কাৰণেহে আন্দোলন কৰি আছে, ইয়াত কিয় বেয়া কৰিব? যদি বেলেগ জেগাত ৰিটালিয়েট কৰে মই নাজানো, কিন্তু অসমত ৰিটালিয়েট মানে কি? মোক মাৰিছে কাৰণে মোৰ নিজৰ ঘৰখনকে মই ভাঙি দিছো, সেইটোতো হব নোৱাৰে। অসমখনতো মোৰে ঘৰ নহয়, তেওঁলোকতো ঘৰ নহয়, গতিকে নিজৰ ঘৰত নিজে কিয় আক্ৰমণ চলাব? দুৰুণটোতো অসমীয়া মানুহে মাৰা নাই বা আমাৰ অসম পুলিচেও মাৰা নাই বা এতিয়া অসমত কিবা এটা ৰিটালিয়েট কৰা মানে কি? আমাকে মাৰা হব, আমাক কিয় মাৰিব? গতিকে মই আই ডু নট চি এনি প্ৰবেবিলিটি অফ এনি ৰিটালিয়েশ্যন।
ইপিনে ম্যানমাৰৰ এই আক্ৰমণত প্ৰাণ হেৰুওৱা বজালীৰ ডুমুৰীয়াৰ নৰেন্দ্ৰনাথ কলিতা ওৰফে নয়ন মেধি ওৰফে নয়ন অসমৰ পৰিয়ালটোক সান্তনা দিবলৈ কালি সংগঠনটোৰ সেনাধ্যক্ষ পৰেশ বৰাৰ বাৰ্তা লৈ প্ৰাক্তন আলফা নেতা প্ৰাণজিৎ শইকীয়া সদস্যগৰাকীৰ বাসগৃহত উপস্থিত হয়। উল্লেখযোগ্য যে ম্যানমাৰৰ এই আক্ৰমণৰ ঘটনাৰ পাছত আলফা স্বাধীনৰ সৈতে আলোচনা ত্বৰান্বিত কৰিবলৈ সদৌ অসম ছাত্ৰ সন্থাই আহান জনাইছে। নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ কাৰ্যকলাপ ৰোধৰ বাবে চৰাইদেউ জিলাটো নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। অসম নাগালেণ্ড অৰুণাচল প্ৰদেশৰ সীমান্তত অৱস্থিত জিলাখনত দিনে নিশাই নিৰাপত্তা বাহিনীৰ টহল বৃদ্ধি কৰা হৈছে। তদুপৰি নাগালেণ্ড আৰু অৰুণাচলৰ পৰা চৰাইদেউ জিলা সংযোগী স্পৰ্শকাতৰ পথসমূহত বিশেষ তালাচী চকী স্থাপন কৰি এই পথসমূহেৰে অহা যোৱা কৰা বাহনৰ তালাচী চলোৱা হৈছে। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ CBSEয়ে সকলো বিদ্যালয়তে প্ৰাথমিক পৰ্যায়ত মাতৃভাষা বাধ্যতামূলক কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। এই সন্দৰ্ভত CBSEৰ পঞ্জীয়ক ডঃ প্ৰজ্ঞা এম সিঙে সকলো বিদ্যালয়ৰ মুৰববীলৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰত উল্লেখ কৰা অনুসৰি আনুষ্ঠানিক শিক্ষা আৰম্ভ হোৱাৰ সময়ত ছাত্ৰ ছাত্ৰীৰ ঘৰুৱা ভাষা মাতৃভাষা বা আন আঞ্চলিক ভাষা শিক্ষাৰ মাধ্যম হিচাপে বাধ্যতামূলক কৰা হৈছে। শিক্ষাৰ্থীসকলে বিদ্যালয় পৰ্যায়ত প্ৰথম শিক্ষা যাতে মাতৃভাষাত গ্ৰহণ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ জৰিয়তে গ্ৰহণ কৰা সিদ্ধান্ত ৰূপায়ণৰ বাবে CBSEয়ে এই জাননী জাৰি কৰিছে। CBSEৰ নতুন নিৰ্দেশনা অনুসৰি মাতৃভাষা মাধ্যম হিচাপে গঢ়ি তোলাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে সকলো বিদ্যালয় গৰমৰ বন্ধ খোলাৰ পাছতে এখন সমিতি গঠন কৰিব লাগিব। তদুপৰি প্ৰতি মাহৰ 5 তাৰিখৰ ভিতৰত অগ্ৰগতিৰ খতিয়ান দাখিল কৰিব লাগিব বুলিও নিৰ্দেশনাত কোৱা হৈছে। ভূটানৰ কনচুল জেনেৰেল জিগমে থিনলে নামগিয়ালে কালি ধুবুৰী জিলাৰ গৌৰীপুৰৰ আছাৰিকান্দিৰ ঐতিহ্যমণ্ডিত পোৰামাটিৰ শিল্পস্থলী পৰিদৰ্শন কৰে। তেওঁ ভূটানৰ গেলেফু চহৰত নিৰ্মীয়মান মাইণ্ডফুলনেছ চিটি প্ৰকল্পত পোৰামাটিৰ শিল্পীক স্থান দিয়াৰ পৰিকল্পনাৰ কথা উল্লেখ কৰে। কনচুল জেনেৰেলগৰাকীয়ে শিল্পীসকলৰ সৈতে কথা পাতি এই শিল্পকলা পদ্ধতি আৰু সৌন্দৰ্যৰ সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰে। বিশেষ সূত্ৰৰ উদ্ধৃতি দি আমাৰ ধুবুৰীৰ সংবাদদাতাই জনোৱা মতে ভাৰত আৰু ভূটানৰ মাজত শীঘ্ৰেই এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱাৰ পথত আৰু এই চুক্তিয়ে ধুবুৰীৰ পৰম্পৰাগত শিল্পক আন্তঃৰাষ্ট্ৰীয় মঞ্চ প্ৰদান কৰিব বুলি আশা কৰা হৈছে। দুয়ো ৰাষ্ট্ৰৰ সহযোগিতামূলক প্ৰচেষ্টাৰ ফলত ধুবুৰীৰ এই শিল্পৰ সৈতে জড়িত একাংশ লোকক ভূটানলৈ নি সেই ৰাষ্ট্ৰৰ স্থানীয় শিল্পীসকলক ইয়াৰ প্ৰশিক্ষণ দিয়া হ'ব বুলি জানিব পৰা গৈছে। ৰাজ্যৰ কেইবাখনো জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে কাৰ্যকৰী ব্যৱস্থা লৈছে। বিভাগীয় সূত্ৰ অনুসৰি এই ৰোগত আক্ৰান্ত হৈ ৰাজ্যখনত এতিয়ালৈ কমেও 26 জন লোকৰ মৃত্যু হৈছে। উজনি আৰু নামনি অসমৰ কেইবাখনো জিলাৰ লগতে বৰাক উপত্যকাতো কমেও 250 জন লোক এই ৰোগত আক্ৰান্ত হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে। নলবাৰী, গোলাঘাট আৰু দৰং জিলাত সৰ্বাধিক লোক এই ৰোগত আক্ৰান্ত হৈছে। কাৰ্বি আংলঙত কালি এই ৰোগত আক্ৰান্ত হৈ 2 গৰাকী ৰোগীয়ে প্ৰাণ হেৰুৱায়। বৰ্তমান ডিফু চিকিৎসা মহাবিদ্যালয়ত এই ৰোগত আক্ৰান্ত হৈ 9টি শিশু চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে। ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱালৈ লক্ষ্য ৰাখি জনসাধাৰণক সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে জিলা স্বাস্থ্য বিভাগে আহান জনাইছে। কালি এখন সংবাদমেলযোগে যুটীয়া স্বাস্থ্য সঞ্চালক বৰসিং ৰংপিয়ে এইদৰে কয়।
কাৰ্বি আংলঙতো এলং উইথ আদাৰ ডিষ্ট্ৰিক্টছ অফ আসাম জাপানিজ এনকেফেলাইটিছ হৈ আছে। বৰ্তমান আমাৰ কাৰ্বি আংলঙতো 2জন ঢুকাল জাপানিজ এনকেফেলাইটিছৰ বেমাৰৰ লৈ। এই 2জন, এজনী মীনা আচাৰ্যী বুলি 24 বছৰীয়া ধৰমনলাৰ, তাৰ পাছত আৰু আন এজনী ঢুকাল ৰূপলিন তেৰাংপি বুলি 10 বছৰীয়া, এই কয়লামাটি চকেৱলা ছাইডৰ পৰা আছিলে। আৰু এই বেমাৰ যিহেতু এবিধ মৌ কামোৰাৰ পৰাই হয়, জাপানিজ এনকেফেলাইটিছ এইটো এটা ভাইৰেল ডিজিজ, ইয়াৰ কাৰণে আমাৰ স্পেচিফিক মেডিচিন বা দৰৱ নাই, অকল কনজাৰ্ভেটিভতে হয়।
নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী অসম প্ৰদেশ কংগ্ৰেছৰ কৰ্মীসভা আৰু সতীৰ্থ সন্মিলনত অংশ লোৱাৰ বাবে আজি অসমলৈ আহিব। দুয়োগৰাকী নেতাই মহানগৰীৰ এখন হোটেলত কংগ্ৰেছৰ জিলাৰ সভাপতিসকলৰ সৈতে বৈঠকত মিলিত হ'ব। এই বৈঠকত সমাগত বিধানসভা নিৰ্বাচনৰ বাবে দলৰ কাম কাজ আগুৱাই নিয়াৰ সন্দৰ্ভত আলোচনা কৰা হ'ব। ইয়াৰ পাছত দলটোৰ ৰাষ্ট্ৰীয় নেতা দুগৰাকীয়ে ছয়গাঁৱৰ এখন দলীয় সভাত অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচীৰ অন্তত কংগ্ৰেছ নেতা দুগৰাকীয়ে এখন সংবাদমেল সম্বোধন কৰিব বুলি দলীয় সূত্ৰে প্ৰকাশ কৰিছে। এগৰাকী প্ৰকৃত দেশপ্ৰেমিক আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ সেনানী দেশভক্ত তৰুণৰাম ফুকনৰ সন্মানাৰ্থে ৰাজ্যৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ দ্বাৰা আয়োজিত দেশভক্তি কুইজ প্ৰতিযোগিতাত পঞ্জীয়নৰ সময়সীমা অহা 18 জুলাইলৈ বৃদ্ধি কৰা হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অহা 27 জুলাইৰ দিনৰ 10 বজাৰ পৰা হ'বলগীয়া প্ৰতিযোগিতাখন সকলোৰে বাবে মুকলি থাকিব আৰু একোটা দলত 3জনকৈ সদস্য থাকিব পাৰিব বুলি আয়োজকে প্ৰকাশ কৰিছে। প্ৰতিযোগিতাত প্ৰথম 3টা স্থান লাভ কৰা দলকেইটাই ক্ৰমে 1,75,000 আৰু 50,000 টকা পুৰস্কাৰ হিচাপে লাভ কৰিব। প্ৰতিযোগিতাখনত দৰ্শকৰ বাবেও মুঠ 75,000 টকা মূল্যৰ পুৰস্কাৰ ধাৰ্য কৰা হৈছে। বাতৰি কাকতৰ জৰিয়তে প্ৰকাশ কৰা কিউ আৰ কোডৰ জৰিয়তে পঞ্জীয়নত যিকোনো অসুবিধাৰ সন্মুখীন হলে DIPR কুইজ 2025@gmail.com ইমেইল আইডি অথবা 7002993827 ফোন নম্বৰত যোগাযোগ কৰিবলৈ সঞ্চালকালয়ে আহ্বান জনাইছে। বিশ্ববিদ্যালয় অনুদান আয়োগৰ নীতি নিৰ্দেশনা আৰু নতুন শিক্ষানীতিৰ প্ৰায়োগিক দিশৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰৰ আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা চমুকৈ এবিলেকৰ উদ্যোগত বিনামূলীয়া ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী আৰম্ভ হৈছে। 21-দিনীয়া এই কাৰ্যসূচীত গুৱাহাটী বিশ্ববিদ্যালয়কে ধৰি বিভিন্ন মহাবিদ্যালয়ৰ অৰ্ধ শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। এই কাৰ্যসূচীত ভাষা আৰু ভাষা বিজ্ঞান, সাংস্কৃতিক পৰ্যটন, লোক সংস্কৃতি, গ্ৰন্থাগাৰ ব্যৱস্থাপনা আৰু অভিধান প্ৰণয়ন বিষয়ত প্ৰশিক্ষণ দিয়া হ'ব। ভাৰতৰ 20 বছৰ অনূৰ্ধ মহিলা ফুটবল দলটো আজি টাস্কন ডছলিক ষ্টেডিয়ামত উজবেকিস্তানৰ বিৰুদ্ধে দ্বিতীয় তথা অন্তিমখন প্ৰীতি খেলত অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা 8:30 বজাত আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে সোমবাৰে দেশ দুখনৰ মাজত অনুষ্ঠিত প্ৰথমখন প্ৰীতি খেল 1-1 গ'লত অমীমাংসিত হৈ ৰৈছিল। খেলখনৰ 79 মিনিটত ভাৰতৰ হৈ সুলঞ্জনা ৰাউলে একমাত্ৰ গলটো দিছিল। অহা মাহত হ'বলগীয়া মহিলাৰ 20 বছৰ অনূৰ্ধ AFC এছিয়ান কাপ কোৱালিফায়াৰ্ছত অংশগ্ৰহণৰ প্ৰস্তুতি হিচাপে ভাৰত আৰু উজবেকিস্তানে এই খেল দুখনত অংশ লৈছে। কোৱালিফায়াৰ্ছত ভাৰতে ইণ্ডোনেছিয়া, তুৰ্কমেনিস্তান আৰু ম্যানমাৰৰ বিৰুদ্ধে খেলিব। ইপিনে গ্ৰুপ জিত স্থান লাভ কৰা উজবেকিস্তানে বাহৰেইন, উত্তৰ মাৰিয়ানা দ্বীপপুঞ্জ আৰু জৰ্ডানৰ মুখামুখি হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক নিৰুপমা বৰঠাকুৰৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
3 সহযোগীৰে পৃথিৱীলৈ উভতিল শুভাংশু শুক্লা। মহানগৰীৰ ৰিজৰ্টত নিষিদ্ধ কেছিনো, প্ৰাথমিক পৰ্যায়ত সকলো বিদ্যালয়ত মাতৃভাষা বাধ্যতামূলক কৰাৰ বাবে নিৰ্দেশ আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। 18 দিন মহাকাশত অতিবাহিত কৰাৰ পাছত 3গৰাকী সহযোগীৰ সৈতে ভাৰতৰ শুভাংশু শুক্লা সুকলমে আমেৰিকাৰ কেলিফৰ্ণিয়াৰ ছান ডিয়েগো উপকূলত উপস্থিত হোৱাৰ বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰধান বাতৰি হিচাপে প্ৰকাশ কৰিছে। এই বাতৰিটো অন্যান্য কাকতসমূহৰ আলোকচিত্ৰসহ অন্যতম মুখ্য বাতৰি হিচাপে প্ৰথম পৃষ্ঠাত স্থান দিছে। ম্যানমাৰত থকা আলফা শিবিৰত হোৱা ছাৰ্জিকেল ষ্ট্ৰাইক সন্দৰ্ভত ভাৰত চৰকাৰৰ হাতত কোনো তথ্য নাই বুলি কেন্দ্ৰই প্ৰকাশ কৰিছে। বাতৰিটো অসমীয়া খবৰ আৰু দৈনিক জনভূমিৰ লগতে ভালেকেইখন কাকতে সবিস্তাৰে প্ৰকাশ কৰিছে। সোণাপুৰৰ এখন বিলাসী ৰিজৰ্টত আৰক্ষীয়ে অভিযান চলাই বিশ্ববিখ্যাত ৰাজসিক জোৱা কেছিনোৰ জৰিয়তে চলাই থকা কোটি কোটি টকাৰ জোৱাৰ ঘাটি উৎখাত কৰাৰ এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰকাশ কৰিছে। চলিত বিত্তীয়বৰ্ষৰ প্ৰথম 5 মাহত ৰাজ্যত চাহৰ উৎপাদন 16% বৃদ্ধি হোৱাৰ এটা বাতৰি দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰ নেতৃত্বত 4 বছৰত 1,19,000 বিঘা ভূমি দখলমুক্ত কৰাৰ এটা তথ্য সমৃদ্ধ বাতৰি অসমীয়া বাৰ্তা আৰু দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। প্ৰাথমিক পৰ্যায়ত সকলো বিদ্যালয়তে মাতৃভাষা বাধ্যতামূলক কৰাৰ বাবে CBSEয়ে বিদ্যালয়সমূহৰ মুৰববীলৈ পত্ৰ প্ৰেৰণ কৰাৰ এটা বাতৰি আমাৰ অসম কাকতে প্ৰকাশ কৰিছে। ভাৰতৰ অনন্য পৰিচয় প্ৰাধিকৰণে 5-7 বছৰ বয়সৰ শিশুৰ বাবে বাধ্যতামূলক বায়োমেট্ৰিক উন্নীতকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে অভিভাৱকসকললৈ আহ্বান জনোৱাৰ এটা বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে।
ধন্যবাদ নিৰুপমা বৰঠাকুৰ। ধুবুৰী জিলাৰ চাপতগ্ৰামত কালি সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হয়। এখন স্কুটিৰে আহি থকা নৱজিৎ বৰ্মন নামৰ লোকজনক বিপৰীত দিশৰ পৰা আহি থকা এখন বাছে খুন্দা মৰাৰ ফলত তেওঁৰ ঠিকাতে মৃত্যু হয়। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰ্জাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলিও প্ৰকাশ কৰা হৈছে। চলিত বছৰৰ ভিতৰতে কোকৰাঝাৰত অসমৰ সৰ্ববৃহৎ ফুটবল ষ্টেডিয়াম নিৰ্মাণৰ কাম আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। আলফা স্বাধীনে ৰাজ্যৰ জনসাধাৰণৰ জীৱনৰ প্ৰতি ভাবুকি আহিব পৰা কোনো কাম নকৰে বুলি মুখ্যমন্ত্ৰীৰ আশা প্ৰকাশ। প্ৰাথমিক পৰ্যায়ত সকলো বিদ্যালয়তে মাতৃভাষা বাধ্যতামূলক কৰাৰ বাবে CBSEৰ নিৰ্দেশনা। গেলেফু চহৰত নিৰ্মাণ হৈ থকা মাইণ্ডফুলনেছ চিটি প্ৰকল্পত গৌৰীপুৰৰ পোৰামাটিৰ শিল্পীক স্থান দিয়া হ'ব বুলি ভূটানৰ কনচুল জেনেৰেলৰ মন্তব্য। আৰু 20 বছৰ অনূৰ্ধ মহিলা ফুটবল প্ৰতিযোগিতাত আজি ভাৰত উজবেকিস্তানৰ মুখামুখি। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। ক্ষণিক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।